গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া সেই বিষয়ে বাতৰি কৰিছো অনুগ্ৰহ দীপমুদ্ৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হত্যা ধৰ্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আগৰ দ্বিতীয় দিনা নাৰায় নিৰ্যাতন, আলফাইডাৰৰ বোমাস্থাপন আৰু ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভাত স্থগিত প্ৰস্তাৱত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কালি ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তনৰ তথ্য দিবলৈ ঘোষণা কৰে। কংগ্ৰেছ, এআইইউডিএফ, চিপিএম আৰু বিধায়ক অখিল গগৈয়ে সুকীয়া সুকীয়াকৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ এখন জিলাৰ পৰা আন জিলালৈ যাব পৰাটো সাংবিধানিক অধিকাৰ হলেও সামাজিক কিছু প্ৰক্ৰিয়াও থাকে। নগৰ মানুহ উজনিলৈ যাবই বুলি কোৱাটো এটা আগ্ৰাসী মনোভাৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ অভিযোগ তুলি চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰথমটো সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে। এআইইউডিএফৰ বিধায়ক ডঃ ৰকিবুল ইছলামে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে। উজনি অসমৰ জিলা বিশেষত বসবাস কৰা এটা বিশেষ সম্প্ৰদায়ৰ লোকক স্বেচ্ছা ত্যাগ কৰিবলৈ স্বেচ্ছা সংগঠনে সময়সীমা বাধি দিয়া কাৰ্যত বিধায়কজনে উদ্বেগ প্ৰকাশ কৰি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে। বিৰোধীৰ লগতে দেৱব্ৰত শইকীয়াইও আইন শৃংখলাৰ চূড়ান্ত অৱনতিৰ অভিযোগ কৰি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে। একেদৰে বিধায়ক অখিল গগৈয়েও আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰিজন বিধায়কে উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি বিৰোধী পক্ষই অধ্যক্ষৰ আসনৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিত অধ্যক্ষই 10 মিনিটৰ বাবে সদন স্থগিত ৰাখে। ইফালে খাদ্য ৰাজহুৱা বিতৰণ আৰু বিতৰণ পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,97,000ৰো অধিক হিতাধিকাৰীক সামৰি 64,86,000ৰো অধিক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। বিধানসভাৰ প্ৰশ্নোত্তৰকালত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে যদিহে কোনো যোগ্য লোক বা পৰিয়াল ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত হৈ আছে তেন্তে এই ব্যক্তিসকলক বাছনি কৰি পৰ্যায়ক্ৰমে ৰেচন কাৰ্ড প্ৰদান বা কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনত দ্য অসম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট অধ্যাদেশ দাখিল কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী প্ৰদীপ হাজৰিকাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ অধীনত অধ্যাদেশখন দাখিল কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অহা 3 ছেপ্টেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এইদৰে 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ গুৱাহাটীত হ'বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচীত অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ অনুৰাধা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটীত অহা 3 আৰু 4 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। ইয়াৰে 3 ছেপ্টেম্বৰত লাভলীনা বৰগোহাঁই আৰু 4 ছেপ্টেম্বৰত অনুৰাধা দেৱীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সমূহীয়া দৌৰৰ লগতে ক্ৰীড়া কুইজ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হলে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি থানা এলেকাসমূহত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হলে অতিৰিক্ত দণ্ডাধীশৰ লগতে কাৰ্যবাহী দণ্ডাধীশ আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক যোগাযোগ কৰিবলৈ কোৱা হৈছে। এই আদেশ জিলাখনত তাৎক্ষণিকভাৱে বলগত হৈছে। কাজিৰঙা জিলাৰ আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে আজি জিলাখনৰ মাংগা মাজে পৰিদৰ্শন কৰে। তেওঁলোকে বজাৰখনৰ ব্যৱসায় তথা নগৰ সমিতিৰ নেতৃবৃন্দৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁলোকে অৰ্থনৈতিক সকলো সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আহান জনায়। তিনিচুকীয়া বয়োজ্যেষ্ঠ নগৰ কল্যাণ সংস্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমাজৰ প্ৰতি জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। তিনিচুকীয়া বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চিন্তাবিদ ডঃ মদন শৰ্মাই বক্তব্য দাঙি ধৰে। সংস্থাৰ সভাপতি যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগত সংস্থাৰ পতাকা উত্তোলনৰ লগতে স্মৃতি কীৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।